এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 12খন জিলা বানৰ কবলত, অসম আৰক্ষী আটক কৰি নো মেন্স লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশী নাগৰিকৰ 65জনক চুবুৰীয়া ৰাষ্ট্ৰখনৰ সুৰক্ষা বাহিনীৰ পুনৰ ৰাজ্যলৈ প্ৰেৰণ, পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ গোচৰত অসমসহ 8খন ৰাজ্যত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তালাচী, নৌসেনা বাহিনীকে ধৰি সশস্ত্ৰ বাহিনীত নিয়োগৰ অপাৰ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰিবলৈ আকাশবাণী গুৱাহাটী দৃষ্টিপাত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীৰ আহান। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 12খন জিলাৰ 58,000ৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈছে। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু সাম কাটিছে যদিও কেইবাটাও অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। কামৰূপ জিলাৰ বকোৱাত মেঘালয়ৰ পানীয়ে বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ পৰা নামি অহা ঢলে শিঙৰা সংৰক্ষিত বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। প্ৰচুৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ গোৱালপাৰা জিলা প্ৰশাসনে 24 ঘণ্টাই সষ্টম হৈ আছে। নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। অন্যান্য জিলাসমূহৰ লগতে লখিমপুৰৰ কেইবাটাও প্ৰান্তত বানৰ প্ৰকোপ পৰিলক্ষিত হৈছে। নিপকোৱে ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীত বুৰ গৈছে। বাঢ়নী পানীৰ ফলত 4 ঠাইত ৰঙানদীৰ মথাউৰি ছিগিছে আৰু 2জন লোকে প্ৰাণ হেৰুৱাইছে। বানৰ ফলত ভালেসংখ্যক লোকৰ বাসগৃহৰ ক্ষতি হৈছে আৰু পথ যোগাযোগো ব্যাহত হৈছে। নাওবৈচাৰ পেৰাভাৰী, বান্তো, ডিজুপথাৰকে ধৰি 30খন গাঁও জলমগ্ন হৈ পৰিছে। দিক্ৰং নৈৰ বাঢ়নী পানীত পাৰ্শ্বৱৰ্তী এলেকাসমূহ জলমগ্ন হৈছে। বছৰৰ প্ৰথম দুবানত নগাঁৱৰ কামপুৰ ৰাজচকৰ কেইবাখনো গাঁও জলমগ্ন হৈছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত বৰপানী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। কচুৱা, মাধৱপাৰা, শিমলুগুৰি, ৰমণী পথাৰকে ধৰি 27খন গাঁও বৰপানী নৈৰ পানীত বুৰ গৈছে। ডিমা হাছাও জিলাৰ উমৰাংচৰ খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খন গেট খুলি দিয়াত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ইয়াৰ ফলত হোজাইৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে। হোজাই জিলাৰ আয়ুক্তগৰাকীয়ে কালি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰ স্থাপন কৰা সন্দৰ্ভত আলোচনা কৰে। ইপিনে কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়া জিলাৰ গুইজানৰ নতুন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চানমাৰীৰ নতুন গাঁও বুঢ়াই পেলাইছে। চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ পানী মথাউৰিৰ ওপৰে বাগৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। মাজুলীৰ বিৰিণাবাৰী গাঁৱৰ ঠেকেলানী বিলৰ পাৰৰ কেইবা বিঘা বড়োধানৰ খেতি বানে বুৰাই পেলাইছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি জলপৃষ্ঠ বৃদ্ধি পোৱাত খেতিপথাৰ জলমগ্ন হৈছে। মাজুলী জিলাত বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা বিকাশ শইকীয়া।
মাজুলীৰ কমলাবাৰী আৰু অফলামুখ ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ তীব্ৰগতিত বঢ়াৰ প্ৰতি লক্ষ্য ৰাখি আজি মাজুলী যোৰহাট সংযোগী সকলোবোৰ ফেৰী সেৱা অস্থায়ীভাৱে স্থগিত ৰখা হৈছে। ইফালে কালি লুইত আৰু সোৱণশিৰিৰ বাঢ়নী পানীয়ে হঠাৎ বুৰাই পেলাই বিৰিণাবাৰী গাঁৱৰ সমুখৰ ফেকেলানী বিলৰ পাৰৰ কেইবাবিঘাও বড়োধানৰ খেতি। ৰঙানদীৰ নিপকোৰ পানীৰ প্ৰভাৱতে বুৰ যায় এই বৃহৎ কৃষিভূমি। বহু কষ্টৰে কৰা বড়োধানৰ খেতি কৃষকসকলে পানীৰ তলৰ পৰা চপোৱাত ব্যস্ত হয় যদিও ক্ৰমান্বয়ে পানী বাঢ়ি অহাত সেয়াও সম্ভৱপৰ হৈ নুঠে।
গোলাঘাট জিলাৰ নুমলীগড়ত কালিয়নী নৈৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। কালিয়নী নৈৰ বাঢ়নী পানত আবদ্ধ হৈ পৰা 3খন বাহনৰ চালক আৰু হেণ্ডিমেনক প্ৰশাসনৰ লোকে স্পীডবোটৰ সহায়ত উদ্ধাৰ কৰে। অসম আৰক্ষীয়ে এই সপ্তাহতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰা অবৈধ বাংলাদেশী নাগৰিকসকলক সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত বাংলাদেশ সীমান্তৰ নো মেন্স লেণ্ডলৈ প্ৰেৰণ কৰাৰ পাছত বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে ইয়াৰে 65জন লোকক পুনৰ ঘূৰাই পঠিয়াইছে। ইয়াৰে 64গৰাকী সন্দেহজনক নাগৰিকক গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰখা হৈছে। ইপিনে মৰিগাঁৱৰ খাইৰুল ইছলাম নামৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকগৰাকীক নিজ গৃহলৈ যোৱাৰ অনুমতি দিয়া হয়। জিলাখনৰ মিকিৰভেটা থানাৰ খান্দাপুখুৰী গাঁৱৰ বাসিন্দা শিক্ষকগৰাকীৰ পিতৃৰ 1965চনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হৈ আছে। জিলাখনৰ 3নম্বৰ বিদেশী ন্যায়াধীকৰণে 5 বছৰ পূৰ্বে বিদেশী নাগৰিক ঘোষণা কৰাৰ পাছত ইছলামে প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু পাছলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। সৰ্বোচ্চ ন্যায়ালয়ত গোচৰৰ কোনো ৰায় প্ৰদান হোৱাৰ পূৰ্বে তেওঁক বিদেশী বুলি আটক কৰি গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে কয় যে বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰা আৰু সেই ৰায়ক লৈ আপীল নকৰা বাংলাদেশীসকলকহে ঘূৰাই পঠিওৱাৰ নিৰ্দেশ দিয়া হৈছে। উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা ব্যক্তিক হাৰাশাস্তি নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে 65গৰাকী ঘূৰাই পঠিওৱা বাংলাদেশী লোকক পুনৰ ভাৰত তথা অসম চৰকাৰে ঘূৰাই লৈছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ এটা গোচৰত কালি দেশৰ 8খন ৰাজ্যৰ 15টা স্থানত তালাচী চলায়। সংস্থাটোৱে এটা বিবৃতিযোগে অসম, পশ্চিমবংগ, দিল্লী, মুম্বাই, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত তালাচী চলোৱা বুলি প্ৰকাশ কৰিছে। তালাচীৰ সময়ত ভালেসংখ্যক বৈদ্যুতিন সঁজুলি, স্পৰ্শকাতৰ বিত্তীয় নথি আৰু আন আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তদন্ত অনুসৰি এই সন্দেহজনক লোককেইজনৰ পাকিস্তানী অভিসন্ধিকাৰীৰ সৈতে যোগাযোগ আছিল আৰু ধনৰ বিনিময়ত ভাৰতত চোৰাংচোৱাগিৰি কৰিছিল। তদন্তকাৰী সংস্থাটোৱে 2023 চনৰে পৰা ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত গোপনীয় তথ্য যোগান ধৰা আৰু তাৰ বিভিন্ন মাধ্যমেৰে ধন লাভ কৰা এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত এই গোচৰটো ৰুজু কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাতে কৰ্মসংস্থাপনৰ সুবিধা গ্ৰহণৰ বাবে অসমৰ নতুন প্ৰজন্মৰ মাজত আগ্ৰহ আৰু সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে কালি এই কথা প্ৰকাশ কৰে। শ্ৰীচৌধুৰীয়ে কয় যে নৌসেনাবাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা সুবিধা আছে যদিও অসমত ইয়াৰ নিযুক্তি কেন্দ্ৰ নথকা হেতুকে আৰু এই সম্পৰ্কত আগ্ৰহ আৰু সচেতনতাৰ অভাৱ হোৱা বাবে একেবাৰে কম সংখ্যক লোকহে বাহিনীটোত নিযুক্ত হয়। নৌবাহিনীত 12টা ক্ষেত্ৰৰে সংযুক্ত হ'ব পাৰি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ উপৰি কৰ্মচাৰী চয়ন আয়োগ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, অভিযান্ত্ৰিক পাঠ্যক্ৰম, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আদিৰ পৰাও বাহিনীটোৰ উচ্চ পদত অধিষ্ঠিত হোৱাৰ বাবে চেষ্টা চলাব পাৰি বুলি তেওঁ কয়। শ্ৰীগোস্বামীয়ে অনুষ্ঠানটোত কয় যে বিত্তীয় অসুবিধা, আগ্ৰহৰ অভাৱ আৰু জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণৰ মানসিকতা কম হোৱাৰ লগতে সহজে সফলতা লাভ কৰাৰ প্ৰতি ইচ্ছুক হোৱাৰ বাবে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ অধিকাংশই সুৰক্ষা বাহিনীৰ চাকৰিৰ প্ৰতি আগ্ৰহী নহয় বুলি তেওঁ প্ৰকাশ কৰে।
নেভিত 12টা অফিচাৰ এণ্ট্ৰি আছে, 12টা ডিফাৰেণ্ট টাইপছ অফ এণ্ট্ৰি ফৰ নেভেল, কোনোৱে নাজানে। খালি চবেই জানে নেশ্যনেল ডিফেন্স একাডেমি বা ইণ্ডিয়ান নেভেল একাডেমি, বাকীবোৰ নাজানে। আপুনি উকিল হৈ পেলাইও সোমাব পাৰে, আপুনি ডাক্তৰ হৈও সোমাব পাৰে, আপুনি ইঞ্জিনিয়াৰ হৈ পেলাই লাষ্ট ইয়েৰ অফ ইঞ্জিনিয়াৰিঙত আপুনি ভৰ্তি হ'ব পাৰে। গভৰ্ণমেণ্টে আপোনাক লাষ্ট ইয়েৰ পঢ়াই দিব, দৰমহাও দিব,
ইমান সুবিধা আছে।
এইবোৰ কথা এতিয়া মই আপোনাক যদি কওঁ, এতিয়া আমাৰ এণ্ট্ৰিবোৰ 10টা এণ্ট্ৰি আছে। এটা হ'ল নেশ্যনেল ডিফেন্স একাডেমি, এটা হ'ল 10+2 বি টেক কেডেট এণ্ট্ৰি যিটো মই এইমাত্ৰ ক'লোঁ, এটা হ'ল কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচেছ এণ্ট্ৰি, এটা হ'ল INET ইণ্ডিয়ান নেভি এণ্ট্ৰেঞ্চ টেষ্ট, এটা আছে SSC শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন যিটো নেকি 14 বছৰ কৰিব পাৰে, এটা হ'ল UES ইউনিভাৰ্চিটি এণ্ট্ৰি স্কীম, তেওঁ যদি MA MSc পাছ কৰিলে তেওঁ জইন কৰিব পাৰে। তাৰপিছত SNAES স্পেচিয়েল নেভেল আৰ্কিটেক্ট এণ্ট্ৰি স্কীম, আমাৰ যদি আৰ্কিটেক্ট আছে সিহঁতে ভৰ্তি হ'ব পাৰে। NCC স্পেচিয়েল এণ্ট্ৰি, যোনে নেকি C চাৰ্টিফিকেট পায় সি অট'মেটিক কমিশ্যন পায়, এটা এক্সাম দিব লাগে। জাজ এডভকেট জেনেৰেল, আমাৰ উকিলপুৰীয়া সোমাব পাৰে। SSC মই ক'লোৱেই আৰু, পাৰ্মানেণ্ট কমিশ্যন, মেডিকেল।
এই ভেকেঞ্চি যিটো অফিচাৰৰ কথা কৈছোঁ, তাৰপিছত আৰু আনকি ৰিক্ৰুটমেণ্টৰো কম, জোৱানৰো কম। অফিচাৰৰ ক্ষেত্ৰত এইটো নাই, এইটো এপ্লিকেবল নহয়। অফিচাৰ ইজ অ'পেন, মানে গোটেই কোনো এটা তাতে হেৰি ছিষ্টেম নাই, কোটা ছিষ্টেম নাই যে ইমান তাহে হ'ব পাৰে, অসমৰ পৰা ইমান কৰে, কোনো এটা ল' কাষ্ট বা বেলেগ ৰিলিজনৰ বা এনেকুৱা নাই। ইট ইজ অ'পেন টু অল, দেট ইজ দ্য অনলি ছাৰ্ভিচ উইচ ইজ অ'পেন টু এভৰিবডি। কিন্তু যেতিয়া জোৱানলৈ আহোঁ আমি, জোৱান ইজ ইট ইজ এজ পাৰ আৱাৰ ৰেজিমেণ্ট আৰু এজ পাৰ আৱাৰ পপুলেশ্যন, ইট ইজ এ প্ৰ'ৰাটা বেচিছ বেষ্ট অন দ্য পপুলেশ্যন আৰু বেষ্ট অন দ্য ৰেজিমেণ্ট। লাইক পাঞ্জাব ইজ এ স্মল ষ্টেট, কিন্তু পাঞ্জাব ৰেজিমেণ্ট আছে, শিখ ৰেজিমেণ্ট আছে, সেইবিলাকতো থাকিবই লাগিব, শিখলাই আছে, গতিকে সেইবিলাকততো সিহঁতৰ কাষ্টৰ মানুহ হ'ব লাগিব। চ' দেট মিনচ দ্য অট'মেটিকেলি দ্য কোটা ইনক্ৰিজেছ, কিয়? কাৰণ সিহঁতৰ সিমানবিলাক বেটালিয়ানক অকল সেই কাষ্টৰ মানুহে শিখৰ বাইৰে বেলেগ যাব নোৱাৰে। আছাম ৰেজিমেণ্ট, আছাম বা নাগা বা আমাৰ যিটো ট্ৰাইবেল এৰিয়া আমাৰ গোটেই নৰ্থ ইষ্ট, তেওঁলোক যাব পাৰে। এজ ফাৰ এজ দ্য ৰিক্ৰুটমেণ্ট অফ মেন কনচাৰ্ণ, এইটো ইমান প্ৰব্লেম নাই। কিন্তু অফিচাৰৰ ৰেটত মই আপোনাৰ অলৰেডি ক'লো
এই যে আপুনি মটিভেশ্যনৰ কথা
কৈছে, এই মটিভেশ্যনটো
এইটোৰ অভাৱ আছে,
মটিভেশ্যনটো কিয় নাই।
আৰু এটা কথা, যিখিনি আপোনালোকৰ ধৰক সৈনিক স্কুলৰ পৰা NDA গ'ল, যিখিনি গ্ৰেজুৱেট লেভেল এণ্ট্ৰেঞ্চ আছে, CDS বা ইয়াত আছে, এইটোত যাব নোৱাৰাৰ কি কাৰণ আছে?
ইচ্ছা নাই,
সেই মটিভেশ্যনৰ কথা আকৌ আহিব,
ইচ্ছা নাই,
ইচ্ছা নাই।
বাতৰি বিভাগে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত পৰহি গুৱাহাটী মহানগৰীত হোৱা নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্ৰ ছাত্ৰী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ 5 দিনীয়া নৰৱে আৰু ডেনমাৰ্ক ভ্ৰমণসূচীৰে ৰাওনা হ'ব। নৰৱেত শ্ৰীসোণোৱালে অস্লোত নৰ্থ শ্বিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ 60 সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দিব আৰু প্ৰথমটো ভাৰতীয় মণ্ডপ মুকলি কৰিব। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে সভাপতি দায়িত্ব লাভ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত উপস্থিত হয়। জিলাখনত কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা কৰ্মীয়ে তেওঁক আদৰণি জনায়। ৰৰৈয়া বিমানবন্দৰৰ পৰা নেতাগৰাকী যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এটা দলে ডঃ কংকন শৰ্মাৰ নেতৃত্বত মেঘালয়ৰ সোণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্ৰজাতিৰ মাছ চিনাক্ত কৰিছে। লেডি কিন কলেজ, শ্বিলং আৰু ICAIৰ নেশ্যনেল ব্যুৰ অব ফিছ জেনেটিক ৰিচাৰ্চ লক্ষ্ণৌৰ সহযোগত আৱিষ্কাৰ কৰা মাছৰ প্ৰজাতিবিধক চিষ্টুৰা ডেন্সিক্লাভা নামেৰে নামকৰণ কৰা হৈছে। মেঘালয়ৰ অতি অন্ধকাৰ গুহাৰ মাটিৰ তলত শ মিটাৰ গভীৰতাত পোৱা এই মাছবিধ অতি দুৰ্গম অৱস্থাতো জীয়াই থাকিব পাৰে। এই গৱেষণা আৰু আৱিষ্কাৰে গুহাৰ পৰিৱেশত মাছৰ জীৱন প্ৰণালীৰ বিষয়ে বিশদ অধ্যয়নৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
প্ৰবল বৰষুণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ 12খন জিলাত হোৱা বান আৰু ভূমিস্খলনৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ৰাজ্যত বানৰ তাণ্ডৱ, শিশুসহ নিহত 4জন শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ শুৱালকুছিত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই অভিযান চলাই 3জনক আটক কৰাৰ বাতৰিটো দৈনিক অসম কাকতখনে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে যোৰহাটত কালি সাংসদ গৌৰৱ গগৈ উপস্থিত হোৱা বাতৰিটো সমৰ্থকৰ ভিৰত যোৰহাটত গৌৰৱ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰঙানদীৰ জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানী নিপকৈ এৰি দিয়াৰ ফলত লখিমপুৰত হোৱা প্ৰলয়ংকৰ বানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। অসমীয়া খবৰ কাকতখনে ভাৰতে ঘূৰাই পঠিওৱা 65জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক পুনৰ বাংলা সুৰক্ষা বাহিনীয়ে ঘূৰাই পঠিওৱা বাতৰিটো আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মাৰ্কিন সংবাদ সংস্থা এটাৰ সৈতে হোৱা সাক্ষাৎকাৰত দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰববী জেনেৰেল অনিল চৌহানে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ আক্ৰমণত ভাৰতৰ কেইখনমান যুদ্ধ বিমান ধ্বংস হোৱা বুলি প্ৰকাশ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতখনে প্ৰথম পৃষ্ঠাত বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে গুৱাহাটীত ভূমিস্খলনত 5জন লোক নিহত হোৱাৰ বাতৰিটো লেণ্ডশ্লাইডছ ক্লেইম 5 লাইভছ ইন গুৱাহাটী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। কৃত্ৰিম বানৰ বাবে গুৱাহাটীত দ্বিতীয় দিনৰ বাবেও সাধাৰণ নাগৰিকৰ জীৱন যাত্ৰা ব্যাহত হোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতখনে ৰেচিডেন্স ৱ'জ কণ্টিনিউ অন ডে 2 অৱ চিটি ডিলাক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 12খন জিলা বানৰ কবলত। অসম আৰক্ষীয়ে আটক কৰি ন' মেনছ লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশী নাগৰিকৰ 65জনক চুবুৰীয়া ৰাষ্ট্ৰখনৰ সুৰক্ষা বাহিনীৰ পুনৰ ৰাজ্যলৈ প্ৰেৰণ। পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ গোচৰত অসমসহ 8খন ৰাজ্যত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তালাচী। নৌসেনা বাহিনীকে ধৰি সশস্ত্ৰ বাহিনীত নিয়োগৰ অপাৰ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰিবলৈ আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীৰ আহ্বান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। 11:00 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।